বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2024-25 বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে উন্নয়ন, কৰ্মসংস্থাপন, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে কেৰালা চৰকাৰে ৱায়নাডত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলন হ'ব পাৰে বুলি প্ৰথমে 23 জুলাই আৰু পাছত 24 আৰু 25 জুলাই পুনৰাই আবেদন কৰা দিয়া হৈছে। 2021 চনৰ পৰা 2023 চনৰ ভিতৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আছাম ৰাইফলছৰ 2,463 গৰাকী কৰ্মীয়ে কৰ্তব্য পালনৰ সময়ত প্ৰাণ হেৰুৱাইছে। ওম প্ৰকাশ মাথুৰে আজি ছিকিমৰ অষ্টাদশ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে আৰু লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ মিডলৱেট শিতানৰ 70 কিলোগ্ৰাম টকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2024-25 বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে উন্নয়ন, কৰ্মসংস্থাপন, সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। ৰাজ্যসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কৃষি খণ্ডত আবণ্টন হ্ৰাস পোৱা বুলি বিৰোধীদলৰ অভিযোগ খণ্ডন কৰে। তেওঁ কয় যে শিক্ষা, নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত 1,48,000 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ইপিনে দেশৰ জাতিৰ লোকপিয়লৰ দাবীৰে বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হৈছে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সদস্যসকলে বিষয়টো সদনত উত্থাপন কৰাৰ চেষ্টা চলায়। পাছত কংগ্ৰেছ, ডি এম পি, সমাজবাদী পাৰ্টি আৰু অন্যান্য দলৰ সদস্যসকলে সদনৰ মজিয়াত তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লোগান দিবলৈ আৰম্ভ কৰে। অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদৰত সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। এনে পৰিস্থিতিৰ মাজতেই অধ্যক্ষই প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে। তেওঁ কয় যে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কাৰ্যসূচীত ব্যাঘাত জন্মোৱাটো উচিত নহয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত বিৰোধী পক্ষৰ ব্যৱহাৰৰ বাবে সমালোচনা কৰে। তেওঁ কংগ্ৰেছৰ সেনাবাহিনীৰ বিৰুদ্ধে মন্তব্য কৰি দেশক দুৰ্বল কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে। শ্ৰীৰিজিজুৱে লগতে কংগ্ৰেছে দেশত হিংসাক উচতনি দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে কেৰালা চৰকাৰক ৱায়নাডত ধাৰাষাৰ বৰষুণৰ ভূমিস্খলন হ'ব পাৰে বুলি প্ৰথমে 23 জুলাইত আৰু 24 আৰু 25 জুলাইত পুনৰাই আগলি বতৰা দিয়া হৈছিল। ৰাজ্যসভাত আজি ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকৰ্ষণ প্ৰস্তাৱত হস্তক্ষেপ কৰি শ্ৰীশ্বাহে কয় যে 26 জুলাইত অঞ্চলটোত 20 চেণ্টিমিটাৰ অধিক বৰষুণ, ভূমিস্খলন হোৱাৰ লগতে বোকামাটি ঢল বব পাৰে আৰু ইয়াৰ ফলত ধন জনৰ হানি হ'ব পাৰে বুলি নতুনকৈ সতৰ্কতা জাৰি কৰা হৈছিল। তেওঁ কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দল ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে জনসাধাৰণক সময়মতে নিৰাপদ স্থানলৈ আঁতৰাই অনা নাছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল উপস্থিত হোৱাৰ পাছতে কেৰালা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে ক্ষয় ক্ষতি হ্ৰাস কৰিব পৰা গলহেঁতেন। ভাৰত প্ৰাকৃতিক বিপৰ্যয়ৰ বিষয়ে 7 দিন পূৰ্বে সতৰ্কতা জাৰি কৰিব পৰা 4খন দেশৰ ভিতৰত অন্যতম বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে ওড়িশা আৰু গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া সতৰ্কতা প্ৰণালী ব্যৱহাৰ কৰি ক্ষয় ক্ষতি হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ ৱায়নাডত বিভীষিকাৰ সন্মুখীন হোৱাৰ বাবে কেৰালা চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে শিলৰ দৰে দৃঢ়তাৰে থিয় হৈ আছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আলোচনাত অংশগ্ৰহণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ৱায়নাডৰ ঘটনাৰ বাতৰি পোৱাৰ পাছৰে পৰা ৰাজ্য চৰকাৰলৈ সম্ভাৱ্য সকলো ধৰণৰ সাহায্য আগবঢ়াইছে। তেওঁ কয় যে শেহতীয়া প্ৰতিবেদন অনুসৰি 1,000ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। সশস্ত্ৰ বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। বিজেপিৰ অৰুণ সিং, চি পি আই এমৰ জন বিপ্লৱ আৰু জে ডিৰ মনোজ ঝা, ডি এম কেৰ তিৰুচি শিৱা, এ আই এ ডি এম কে এম থাম্বিদুৰাই, এন চি পিৰ প্ৰফুল পেটেল, আই ইউ এম এল এম এলৰ হৰিশ বিৰণ, টি এম চিৰ সাকেত গোখলে, আম আদমী পাৰ্টীৰ ৰাঘৱ চড্ডা আৰু বিজেপিৰ মজিবুল্লা খানে আলোচনাত অংশগ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। नई प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অভিযান্ত্ৰিক সহায়ক তাপস কুমাৰ দী আৰু আকাশবাণী শিলচৰ কেন্দ্ৰৰ উচ্চবৰ্গৰ সহায়ক হিতাংশু সাহাই আজি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাপস কুমাৰ দী তেজপুৰৰ ডি এম চিত কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ আকাশবাণী টাৱাং জিৰো আৰু পাছিঘাটতো সেৱা আগবঢ়াইছিল। ওম প্ৰকাশ মাথুৰে আজি ছিকিমৰ অষ্টাদশ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ চমন্দৰে তেওঁ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই উপলক্ষে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে এজোপা গছ মাতৃৰ নামত অভিযানৰ অধীনত ৰাজভৱন চৌহদত গছপুলি ৰোপণ কৰে। বিগত 5 বছৰত সীমান্ত সুৰক্ষা বাহিনীৰ মুঠ 54,760 জোৱান নিযুক্তি দিয়া হৈছে। আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই বিষয়ে অৱগত কৰি গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে বিগত 5 বছৰত এই বিভাগত মুঠ 372টা নতুন পদ সৃষ্টি কৰা হৈছে আৰু 10,000ৰো অধিক পদ খালী হৈ আছে। শ্ৰীৰায়ে কয় যে এই বিভাগত কনিষ্টবল পদত প্ৰাক্তন অগ্নিবীৰসকলৰ নিযুক্তিৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে প্ৰাক্তন অগ্নিবীৰসকলৰ নিযুক্তিৰ বাবে এই বিভাগত 10% সংৰক্ষিত কৰা হ'ব আৰু তেওঁলোকৰ বয়সৰ ঊৰ্ধসীমা 3 বছৰ পৰ্যন্ত ৰেহাই দিয়া হ'ব। তদুপৰি অগ্নিপথ আঁচনিৰ প্ৰথম ব্যক্তিৰ প্ৰাৰ্থীসকলক নিৰ্ধাৰিত বয়সৰ ঊৰ্ধসীমাতকৈ 5 বছৰ অধিক বঢ়াই দিয়া হ'ব। তেওঁ কয় যে প্ৰাক্তন অগ্নিবীৰসকলক শাৰীৰিক দক্ষতাৰ পৰীক্ষাৰ পৰাও ৰেহাই দিয়া হ'ব। চৰকাৰে নিৰ্ভয়া পুঁজিৰ অধীনত 2023-24 বিত্তীয় বৰ্ষত মুঠ 7,212,85,00,000 টকা আবণ্টন দিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্ভয়া পুঁজি গঠন কৰাৰে পৰা বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহে প্ৰায় 5,000 কোটি টকা মোকলাই দিছে আৰু ব্যৱহাৰ কৰিছে। এই পৰিমাণ আবণ্টিত মুঠ ধনৰ প্ৰায় 76% বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পেৰিছ অলিম্পিকৰ 5ম দিনা আজি অসমৰ লাভলীনা বৰগোহাঁই বক্সিঙৰ মিডলৱেইট শিতানৰ 75 কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত নৰৱে সুন্নিভা হকচাদক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বেডমিণ্টনৰ পি ভি সিন্ধু আৰু লক্ষ্য সেনে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে আজি ইষ্টোনিয়াৰ ক্ৰিষ্টিন কিউবাক 21-5, 21-10 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ জনাতন ক্ৰিষ্টিক 21-18, 21-12 গেমত পৰাভূত কৰে। শ্বুটিং পুৰুষৰ 50 মিটাৰ ৰাইফলৰ 3 পজিচন শিতানৰ যোগ্যতা নিৰূপণ খেলত স্বপ্নিল কৌশলে 590 পইণ্টেৰে 7ম স্থান দখল কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। একেটা শিতানত সতীৰ্থ খেলুৱৈ ঐশ্বৰী প্ৰতাপ সিং টোমৰে ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয়। একেদৰে মহিলাৰ ট্ৰেপ শ্বুটিঙত শ্ৰেয়াসী সিং আৰু ৰাজেশ্বৰী কুমাৰীয়ে আজি যোগ্যতা নিৰূপণ পৰ্যায়ৰ 2য় ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইপিনে অনুপ আগৰৱালে অস্ত্ৰচালনা প্ৰশিক্ষণৰ ব্যক্তিগত গ্ৰাপ্ৰী শিতানত আজি 66.444 পইণ্টেৰে 9ম স্থান লাভ কৰে। টেবুল টেনিছৰ শ্ৰীজা আকুলে ছিংগাপুৰৰ টিয়ান জেঙক 11-9, 12-10, 11-4, 11-5 ফলাফলত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ 1 নম্বৰ স্থানৰ চীনৰ ছুন য়াংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আৰ্চাৰীত আজি দীপিকা কুমাৰীয়ে মহিলাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ক্ৰমে পুৰুষ আৰু মহিলাৰ এলিমিনেচন ৰাউণ্ডত দেশক প্ৰতিনিধিত্ব কৰিব। ভাৰতে এইবাৰৰ অলিম্পিকত বৰ্তমানলৈকে শ্বুটিঙৰ জৰিয়তে মুঠ 2টা পদক লাভ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে পূজা খেটকাৰৰ অস্থায়ী প্ৰাৰ্থিত্ব বাতিল কৰাৰ লগতে ভৱিষ্যতৰ সকলো পৰীক্ষাৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব বঞ্চিত কৰিছে। আয়োগে এক বিবৃতিযোগে ঘোষণা কৰে যে উপলব্ধ সকলো নথি পৰীক্ষা কৰাৰ পাছত শ্ৰীমতী খেটকাৰক অসামৰিক সেৱা পৰীক্ষা 2022ৰ নিয়ম উলংঘন কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। আয়োগে ইয়াৰ পূৰ্বে অনুমোদিত সময়সীমাৰ বাহিৰত থকা স্বত্বেও ভুৱা পৰিচয়ৰে প্ৰবঞ্চনাৰ সহায় লোৱাৰ বাবে তেওঁক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এই জাননীৰ সঁহাৰি সময় কালিলৈকে বৃদ্ধি কৰা হৈছিল যদিও শ্ৰীমতী খেটকাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত ব্যাখ্যা দাখিল কৰিব নোৱাৰিলে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিত্তমন্ত্রী নির্মলা সীতারমণে কৈছে যে 2024-25 বর্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰ বিষয়সমূহ যেনে উন্নয়ন, কৰ্মসংস্থাপন, সৃষ্টি, কল্যাণী মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে কেৰালা চৰকাৰ ৱাইনাডত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলন হ'ব পাৰে বুলি প্ৰথমে 23 জুলাইত আৰু পাছত 24 জুন আৰু 25 জুলাইত পুনৰাই আগলি বতৰা দিয়া হৈছিল। আৰু লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ মিডল ৱেট শিতানৰ 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।